Akakmani. বাতৰি পঢ়িছো সংগীতা শৰ্মায়ে। লোকসভাত সংবিধানৰ 75 বছৰজোৰা গৌৰৱময় যাত্ৰা সম্পৰ্কে অনুষ্ঠিত বিশেষ আলোচনাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই 75 বছৰীয়া যাত্ৰা অতুলনীয় বুলি মন্তব্য কৰে। ভাৰতৰ মহাকাশ অৰ্থব্যৱস্থাৰ পৰিধি পৰৱৰ্তী 10 বছৰত 3 গুণ বৃদ্ধি পাব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথ সুৰক্ষা বৃদ্ধি আৰু নিৰীক্ষণ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাজমাৰ্গ 60 নামৰ বাহন নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। দক্ষিণ কোৰিয়াৰ সংসদত আজি ৰাষ্ট্ৰপতি য়ুন চুক য়েলৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ গ্ৰহণ কৰে। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি প্ৰথম দিনাৰ খেল বৰষুণৰ বাবে ব্যাহত হয়। লোকসভাত সংবিধানৰ 75 বছৰজোৰা গৌৰৱময় যাত্ৰা সম্পৰ্কে অনুষ্ঠিত বিশেষ আলোচনাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই 75 বছৰীয়া যাত্ৰা অতুলনীয় বুলি মন্তব্য কৰে। তেওঁ সংবিধানৰ প্ৰণেতাসকলৰ লগতে সুদীৰ্ঘ সময়জুৰি সংবিধানৰ প্ৰতিটো নীতি আদৰ্শ শ্ৰদ্ধাৰে অনুসৰণ কৰি অহা দেশৰ জনসাধাৰণক শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতৰ স্বকীয়তাত বৈচিত্ৰ্যৰ মাজত ঐক্য নিবদ্ধ হৈ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বৈচিত্ৰ্যক উদযাপন কৰিয়েই দেশৰ প্ৰগতি সুনিশ্চিত হৈছে। ইয়াৰ পূৰ্বে আলোচনাত অংশ লৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত ডঃ ভীমৰাও আম্বেদকাৰৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ ভাৱনা অনুযায়ী সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছে। দেশে স্বাধীনতাৰ পাছৰে পৰা সকলোৰে বাবে সম অধিকাৰ সুনিশ্চিত কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে দেশত সংখ্যালঘুৰ বিৰুদ্ধে কোনো বৈষম্য হোৱা নাই আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে আইনী সুৰক্ষা লাভ কৰি আহিছে। তেওঁ লগতে কয় যে দেশত 6টা সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণৰ বাবে ভালেমান আঁচনি ৰূপায়ণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণে ভাৰতৰ বিষয়ে কিবা কোৱাৰ সময়ত সতৰ্ক হোৱা উচিত, কিয়নো সেই কথাই দেশৰ বিশ্বজনীন প্ৰতিচ্ছবি প্ৰভাৱিত কৰিব পাৰে। তেওঁ লগতে 2014 চনত NDA চৰকাৰে ক্ষমতা গ্ৰহণ কৰাৰ পাছৰে পৰা উত্তৰ পূৰ্বাঞ্চলত হোৱা বিভিন্ন কাম কাজৰ বিষয়ে আলোকপাত কৰে। শ্ৰীৰিজিজুৱে কয় যে 1947 চনৰ পৰা 2014 চনলৈ উত্তৰ পূৰ্বাঞ্চলত মাত্ৰ 9টা বিমানবন্দৰ নিৰ্মাণ কৰা হৈছিল, কিন্তু বিগত 10 বছৰতে বিমানবন্দৰৰ সংখ্যা 17লৈ বৃদ্ধি পাইছে। একেদৰে 2014 চনলৈ প্ৰায় 11,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছিল আৰু বিগত 10 বছৰত 16,000 কিলোমিটাৰৰো অধিক ঘাইপথ নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আলোচনাত ভাগ লৈ DMK-ৰ এ ৰাজাই গণতন্ত্ৰ, আইনৰ শাসন, ধৰ্মনিৰপেক্ষতা আৰু সমতাৰ বিষয়ে উত্থাপন কৰে। ডি ৰাজাই শাসকীয় পক্ষৰ সদস্যসকলৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ শাসকীয় আৰু DMK-ৰ সদস্যসকলৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। শাসকীয় পক্ষৰ সাংসদসকলে তেওঁৰ মন্তব্যৰ বিৰোধিতা কৰে আৰু DMK-ৰ সাংসদগৰাকীয়ে ক্ষমা খুজিব লাগে বুলি দাবী জনায়। সেই সময়ত সদনৰ কাম পৰিচালনাৰ দায়িত্বত থকা সভাপতি জগদম্বিকা পালে এ ৰাজাক কাৰো বিৰুদ্ধে এনে মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে আৰু সাংসদগৰাকীৰ মন্তব্য সদনৰ কাৰ্য বিৱৰণীৰ পৰা বাদ দিবলৈ কয়। TDP-ৰ লবু শ্ৰীকৃষ্ণ দেৱ ৰায়লুৱে কয় যে সংবিধান প্ৰণয়নৰ কামত ডঃ বি.আৰ. আম্বেদকাৰৰ লগতে 399 গৰাকী সদস্য আছিল। বিজেপিৰ সাংসদ তেজস্বী সূৰ্যই DMK আৰু কংগ্ৰেছক সমালোচনা কৰি কয় যে তেওঁলোকে 1974 চনত সংবিধানৰ প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ কচ্চাটিবু নামৰ দ্বীপটো শ্ৰীলংকাক গতাই দিছিল। কংগ্ৰেছৰ ৰাজনৈতিক কাৰণৰ বাবে এই গুৰুত্বপূৰ্ণ দ্বীপটো গতাই দিয়া হৈছিল বুলিও তেওঁ দাবী কৰে। আলোচনাত অংশ লৈ লোকসভাত বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপিয়ে সংবিধানক দুৰ্বল কৰা বুলি অভিযোগ তোলে। তেওঁ লগতে কৰ্মসংস্থাপনহীনতা, অগ্নিবীৰ আঁচনি, ব্যৱসায় আৰু চৰকাৰী বিষয়াৰ মাজৰ পাৰস্পৰিক লাভালাভৰ সম্পৰ্ক আধাৰিত ক্ৰনি কেপিটেলিজম আৰু খেতিয়ক তথা মহিলাৰ বিৰুদ্ধে সংঘটিত আতিশয্যক লৈ প্ৰশ্ন উত্থাপন কৰে। বৰ্তমানৰ চৰকাৰৰ শাসনকালত ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ক্ষমতা সম্পূৰ্ণৰূপে লোপ পোৱা বুলিও শ্ৰীগান্ধীয়ে অভিযোগ তোলে। তেওঁ কয় যে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে তেওঁলোকে জাতিগত পিয়ল অনুষ্ঠিত কৰিব আৰু সংৰক্ষণৰ ক্ষেত্ৰত থকা 50% ঊৰ্ধতম সীমাৰ বিলুপ্তি কৰিব। ভাৰতৰ মহাকাশ অৰ্থব্যৱস্থাৰ পৰিধি পৰৱৰ্তী 10 বছৰত 3 গুণ বৃদ্ধি পাব। নতুন দিল্লীত আজি এটা ব্যক্তিগত সংবাদগোষ্ঠীয়ে আয়োজন কৰা ভাৰতীয় অৰ্থনীতি সন্মিলন সম্বোধন কৰি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত ইয়াৰ মহাকাশ খণ্ডক বিশ্বমানৰ পৰ্যায়লৈ লৈ যোৱাৰ দিশে অগ্ৰসৰ হৈছে। দেশে 2014 চনৰ পৰা মহাকাশ খণ্ডত চকুত লগা ধৰণৰ প্ৰগতি লাভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমান বিশ্ব মহাকাশ অৰ্থনীতিত ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ অৱদান 8-9%। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশ ক্ষেত্ৰৰ দুৱাৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰিছে। ইয়াৰ ফলত অপাৰ সুযোগৰ সৃষ্টি হৈছে। 2035 চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ কেন্দ্ৰ হ'ব বুলি ডঃ সিঙে জানিবলৈ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথ সুৰক্ষা বৃদ্ধি আৰু নিৰীক্ষণ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাজমাৰ্গ ছাতি নামৰ বাহন নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। যোগাযোগ আৰু সুৰক্ষা আহিলাৰে সুসজ্জিত এই বাহনসমূহে চলাচলৰ সময়ত হোৱা বিঘিনি কম কৰা আৰু পথ সুৰক্ষা উন্নত কৰাত সহায় কৰিব। এই বাহনসমূহত কৃত্ৰিম বুদ্ধিমত্তা চালিত কেমেৰা থাকিব আৰু এই কেমেৰাৰ জৰিয়তে পথৰ গাটো চিনাক্ত কৰিব পৰা যাব। অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ এখন বিদ্যালয়ত আজি এটা পানীৰ টেংকি ফাটি যোৱাৰ ফলত 3 ছাত্ৰৰ মৃত্যু হোৱাৰ উপৰি 2 ছাত্ৰ গুৰুতৰভাৱে আহত হয়। নাহৰলাগুনৰ আৰক্ষী অধীক্ষক মিহিন কাম্বুৱে প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগত এই ঘটনা সংঘটিত হয়। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ভৱনটোৰ স্বত্বাধিকাৰী 4 ৱাৰ্ডেনকে ধৰি মুঠ 6 লোকক আটক কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আমানতবিহীন কৃষি ঋণৰ সীমা 1,60,000 টকাৰ পৰা 2,00,000 টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। অহা বছৰ 1 জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে আজি এখন বিবৃতিযোগে কয় যে এই সিদ্ধান্তই কৃষকসকলৰ ওপৰত মুদ্ৰাস্ফীতি আৰু কৃষি সামগ্ৰীৰ বৰ্ধিত ব্যয়ৰ প্ৰভাৱ পৰাৰ কথাটো স্বীকাৰ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বেংকসমূহক তেওঁলোকৰ এলেকাৰ ভিতৰত থকা কৃষক আৰু ইয়াৰ অংশীদাৰসকলক সজাগ কৰি তোলাৰ উদ্দেশ্যে ব্যাপক প্ৰচাৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে। নৌসেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠী 4-দিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়াত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ত তেওঁ ইণ্ডোনেছিয়া চৰকাৰৰ শীৰ্ষ বিষয়া আৰু প্ৰতিৰক্ষা বিষয়াসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। নৌসেনাৰ মুৰববীগৰাকীয়ে ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল শ্বাব্ৰি শ্বামছুদ্দিন, ইণ্ডোনেছিয়াৰ সশস্ত্ৰ বাহিনীৰ অধিনায়ক জেনেৰেল আগুছ ছুবিয়াণ্ট আৰু ইণ্ডোনেছিয়াৰ নৌসেনাৰ মুৰববী এডমিৰেল মহম্মদ আলীৰ সৈতে বৈঠকত মিলিত হ'ব। এই আলোচনাই প্ৰতিৰক্ষা সহযোগিতাৰ বিস্তৃত ক্ষেত্ৰসমূহ, বিশেষকৈ সামুদ্ৰিক নিৰাপত্তা, যুটীয়া প্ৰশিক্ষণৰ পদক্ষেপ আৰু দুয়োখন দেশৰ নৌসেনাৰ মাজত কাৰ্যকৰী সহযোগিতা অধিক শক্তিশালী কৰাৰ পথৰ অন্বেষণ কৰিব। শ্ৰীত্ৰিপাঠীৰ এই ভ্ৰমণ ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে। মন্ত্ৰালয়ে লগতে এই পদক্ষেপে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত ইণ্ডোনেছিয়া সামুদ্ৰিক সহযোগিতা সন্দৰ্ভত দুয়ো দেশৰ দৃষ্টিভংগীৰ সাদৃশ্যকে আলোকপাত কৰিছে বুলি উল্লেখ কৰে। চলিত মাহৰ আৰম্ভণিতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ুন চুক ইয়েলৰ হ্ৰস্বকালীন সামৰিক আইন ঘোষণা কৰাক লৈ আজি দেশখনৰ সংসদে ভোটদান কৰি মহাভিযোগ দাখিল কৰে। ৰাষ্ট্ৰখনৰ সংসদত 2485 ভোটত এই প্ৰস্তাৱ গৃহীত হয়। সংসদে এই মহাভিযোগ দাখিল কৰাৰ পাছত সাংবিধানিক আদালতে যেতিয়ালৈকে তেওঁক পদত পুনৰ বাহাল ৰাখিব নে অপসাৰণ কৰিব সেই সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়ালৈ ৰাষ্ট্ৰপতি ইয়ুনৰ ক্ষমতা কৰ্তন কৰি ৰখা হ'ব। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি প্ৰথম দিনা 13 অভাৰ আৰু 2টা বল খেলাৰ সময়ত বৰষুণৰ বাবে খেল বন্ধ ৰাখিবলগীয়া হয়। সেই সময়ত অষ্ট্ৰেলিয়াই 1 উইকেট নেহেৰুৱাকৈ প্ৰথম ইনিংছত 28 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। এইখন খেলৰ বাবে ৰবিচন্দ্ৰন অশ্বিন আৰু হৰ্ষিত ৰাণাৰ ঠাইত ৰবীন্দ্ৰ জাদেজা আৰু আকাশদ্বীপক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। কাইলৈ দ্বিতীয় দিনৰ খেল নিৰ্ধাৰিত সময়ৰ আধা ঘণ্টা পূৰ্বে আৰম্ভ হ'ব। শেহত ঘাইকৈ বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। লোকসভাত সংবিধানৰ 75 বছৰজোৰা গৌৰৱময় যাত্ৰা সম্পৰ্কে অনুষ্ঠিত বিশেষ আলোচনাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই 75 বছৰীয়া যাত্ৰা অতুলনীয় বুলি মন্তব্য কৰে। ভাৰতৰ মহাকাশ অৰ্থব্যৱস্থাৰ পৰিধি পৰৱৰ্তী 10 বছৰত 3 গুণ বৃদ্ধি পাব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথ সুৰক্ষা বৃদ্ধি আৰু নিৰীক্ষণ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাজমাৰ্গ ছাথী নামৰ বাহন নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। দক্ষিণ কোৰিয়াৰ সংসদত আজি ৰাষ্ট্ৰপতি ইয়ুন চুক ইয়েলৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ গৃহীত হয় আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি প্ৰথম দিনাৰ খেল বৰষুণৰ বাবে ব্যাহত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আপোনালোকে পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।